বৰা আকাশবাণী গুৱাহাটী। আজিৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰাজজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ গঠনৰ ব্যাপক তৎপৰতা, আঠজনত সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, নতুন দিল্লীত বিজেপি নেতৃতাধীন NDAৰ বৈঠক সম্পন্ন, বৈঠকত মন্ত্ৰী অতুল বৰা আৰু BTRৰ মুৰববী প্ৰমোদ বড়োৰ অংশগ্ৰহণ, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নতুন দিল্লীত IMDI মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ কৌশল সন্দৰ্ভত আলোচনা, দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব পৰিৱেশ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। শ্ৰীমতী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰে। অহা আঠজুনত প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলৰ সৈতে বৈঠকত মিলিত হ'ব। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে NDA আৰু IMDA মিত্ৰজোঁট চৰকাৰ গঠনক লৈ কৌশল যুগুত কৰাৰ বাবে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সন্দৰ্ভত আলোচনাৰ বাবে NDAৰ মিত্ৰদলসমূহৰ এখন বৈঠক নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত কিছু সময় পূৰ্বে সম্পন্ন হৈছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীক NDAৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়। বৈঠকত বিজেপিৰ লগতে মিত্ৰদলসমূহৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পৰিকল্পনা কৰে। মিত্ৰদলসমূহে এই ক্ষেত্ৰত সহমতত উপনীত হোৱা বুলি প্ৰকাশ পাইছে। এই বৈঠকত দুখীয়া, মহিলা, যুৱ, কৃষক আৰু অৱহেলিত শ্ৰেণীৰ বাবে কাম কৰি যাবলৈ NDAৰ নেতাসকলে সংকল্প লয়। বৈঠকত তেলেগু দেশম পাৰ্টীৰ মুৰববী N চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেডৰ মুৰববী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে, লোক জনশক্তি দল ৰামবিলাস গোটৰ মুৰববী চিৰাগ পাছোৱান আৰু অন্যান্য মিত্ৰদলৰ নেতাসকলৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে অংশ লৈছে। এই বৈঠকত অসমৰ পৰা মন্ত্ৰী অতুল বৰা আৰু BTRৰ মুৰববী প্ৰমোদ বড়োৱেও অংশ লয়। বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰী বৰা আৰু শ্ৰীবড়োৱে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দলে এই ফলাফলত উপনীত হৈছে। শ্ৰীবড়োৱে লগতে কয় যে UPPLৰ প্ৰথমগৰাকী সাংসদ এইবাৰ নিৰ্বাচিত হৈছে আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে তেওঁলোকে কাম কৰি যোৱাৰ লক্ষ্য লৈছে। তেওঁলোকে লগতে অসমৰ ৰাইজক ধন্যবাদো জ্ঞাপন কৰে। বৈঠক সন্দৰ্ভত নতুন দিল্লীৰ পৰা সাংবাদিক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইদৰে কয়।
হয় চাওক, নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত যিখন বৈঠক অনুষ্ঠিত হৈছিলে NDAৰ, সেই বৈঠক সমাপ্ত হৈছে ইতিমধ্যে। আৰু সেই বৈঠকত আজি NDAৰ সকলো এলায়েন্স পাৰ্টনাৰ, সকলো মিত্ৰজোঁটৰ যিসমূহ দল আছে তাৰে মুৰববীসকল আজি উপস্থিত আছিলে। বিশেষকৈ TDPৰ নেতা চন্দ্ৰবাবু নাইডু উপস্থিত আছিলে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তেখেত উপস্থিত আছিলে, একনাথ সিন্ধে উপস্থিত আছিলে, তাৰ লগে লগে অসমৰ পৰাও অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, তাৰ লগে লগে UPPLৰ যিগৰাকী চিফ তেওঁ প্ৰমোদ বড়ো তেখেত উপস্থিত আছিলে, ছিকিম ক্ৰান্তি মৰ্চাৰ নেতা ইয়াত উপস্থিত আছিলে। এক প্ৰকাৰ ক'ব লাগিব যে NDAৰ যিসমূহ সহযোগী দল আছিলে সকলো ইয়াত উপস্থিত আছিলে। আৰু আমি যিমান দূৰ গম পাইছো, কথা পাতিছো, আমি জানিব পাৰিছো যে সকলোৱে সহমতত উপস্থিত হৈছে আৰু যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ এই বৈঠক অনুষ্ঠিত হোৱা বুলি ইতিমধ্যে মত প্ৰকাশ কৰিছে। আৰু এই যি বৈঠক, এই বৈঠকে এটা কথাই প্ৰমাণ কৰিছে যে NDA পুনৰবাৰ চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু তৃতীয়বাৰলৈ NDAৰ চৰকাৰ হ'ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ইতিমধ্যে আজি বৈঠকতে প্ৰস্তাৱ কৰা হৈছে। প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অলংকৃত কৰিবলৈ গৈ আছে নৰেন্দ্ৰ মোদীয়ে। গতিকে এক অতি সৌহাৰ্দ্যপূৰ্ণ বৈঠক, NDAৰ যিখন বৈঠক অনুষ্ঠিত হৈছিলে আৰু এইখন অতি গুৰুত্বপূৰ্ণ আছিল যিহেতুকে ভাৰতীয় ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে। আজিৰ দিনটোত ইতিমধ্যে যি বৈঠক এই অনুষ্ঠিত হৈছে, এই বৈঠকখনে এক প্ৰকাৰ নিৰ্ণায়ক দিশলৈ লৈ গৈছে যে পৰৱৰ্তী সময়ত চৰকাৰ NDA গঠন কৰিবলৈ গৈ আছে, যিহেতু সকলো যি NDAৰ সহযোগী দল আছে একত্ৰ হৈ আছে আৰু তেওঁলোকে শীঘ্ৰে তেওঁলোকে শপত গ্ৰহণ কৰিব। আৰু আমি বিশেষ সূত্ৰৰ পৰা গম পাইছো যে অহা 8 তাৰিখে নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
ইপিনে আজি কিছু সময় পূৰ্বে IMDAৰ মিত্ৰজোঁটৰ নেতাসকল নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছে। তেওঁলোকেও নতুন চৰকাৰ গঠনৰ কৌশলসমূহ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী কয় যে বিগত 10 বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে, এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয় পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেওঁ উল্লেখ কৰে। বিগত 10 বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে শ্ৰেষ্ঠখিনি উজাৰি কাম কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰী উপস্থিত থাকে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিদায়ী মন্ত্ৰীসভাৰ সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক পদত্যাগ পত্ৰ দাখিল কৰিছিল। লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ 14খন আসনৰ ভিতৰত ধুবুৰী আসনখনত বিজেপিৰ চৈধ্যখন আসনৰ ভিতৰত শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ ভিতৰত 60.2% লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ 59.99% লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই 59.89% ভোট লাভ কৰিছে। ইপিনে বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰীয়ে মুঠ গৃহীত ভোটৰ 51.02% লাভ কৰিছে। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ 50.89%, কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ দাসাই 55.04%, যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে মুঠ গৃহীত ভোটৰ 54.04%, লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই 54.75%, দৰং ওদালগুৰিত দিলীপ শইকীয়াই 47.95%, কৰিমগঞ্জত কৃপানাথ মাল্লাই 47.53%, কোকৰাঝাৰ সমষ্টিত জয়ন্ত বসুমতাৰীয়ে 39.39%, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে 54.27%, ডিফুত অমৰ সিং টিছুৱে 49.01% ভোট লাভ কৰি জয়লাভ কৰিছে। ইপিনে সামগ্ৰিকভাৱে মুঠ গৃহীত ভোটৰ ভিতৰত ৰাজ্যখনত বিজেপিয়ে 37.43% আৰু কংগ্ৰেছে 37.48% ভোট লাভ কৰিছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। একেদৰে দেশত বিজেপিয়ে সামগ্ৰিকভাৱে 36.56%, কংগ্ৰেছে 21.19%, সমাজবাদী পাৰ্টীয়ে 4.58%, তৃণমূল কংগ্ৰেছে 4.57%, তেলেগু দেশম পাৰ্টীয়ে 1.98% আৰু জনতা দল ইউনাইটেডে 1.25% ভোট লাভ কৰিছে। অসমৰ 5গৰাকী বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত 5টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহাৰীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত এই সমষ্টিকেইটাত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ 9খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত আজি অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লগতে কয় যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে শতাধিক আসন লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA ৰাজ্যৰ 94টা বিধানসভা সমষ্টিত ভোট লাভৰ দিশত শীৰ্ষস্থানত আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰত চৰকাৰ গঠনৰ পাছতে আলোচনা কৰা হ'ব। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনী ফলাফলৰ পাছত ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰে। আশা কৰা অনুযায়ী আসন লাভ নকৰিলেও এই নিৰ্বাচনত কংগ্ৰেছৰ নৈতিক জয় হোৱা বুলি তেওঁ প্ৰকাশ কৰে। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ বাবে আঞ্চলিক দলসমূহক বিৰোধী ঐক্যমঞ্চত যোগ দিবলৈ তেওঁ লগতে আহান জনায়। যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীবাসী আৰু দলীয় নেতাকৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। মাজুলীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়াৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি মাজুলীৰ পৰাই 2026ত দিশপুৰ দখলৰ পণ লোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে মাজুলীৰ বিজেপিৰ বিধায়ক ভুৱন কামক সমালোচনা কৰে। ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET ফলাফল আজি ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই আজি এই ফলাফল ঘোষণা কৰে। এই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ 37,667গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত 3,769গৰাকীয়ে অসমীয়া ভাষাত পৰীক্ষা লিখিছিল। আনহাতে এই বছৰ ৰাজস্থানৰ 11গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষস্থানত আছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা লিখা, পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে গোৱালপাৰা, তামোলপুৰ, বৰপেটা, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ, কোকৰাঝাৰ, মৰিগাঁও, কামৰূপ মহানগৰ, দৰং, বাক্সা আদি বিভিন্ন জিলাত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বন বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ উদ্যোগত পৰিৱেশ দিৱস উপলক্ষে উৰ্পদ বিলত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই গছপুলি ৰোপণ কাৰ্যসূচী অহা 15 জুনলৈ চলিব। তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত গছপুলি ৰোপণ আৰু বক্তৃতা প্ৰদান আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা আৰক্ষী অধীক্ষক শ্বেতান মিশ্ৰই যোৰহাট সদৰ থানাৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মৰিয়নী, তিতাবৰ, টিয়ক আৰক্ষী চকীত গছপুলি ৰোপণ কৰা হয়। তিনিচুকীয়াৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সূৰ্যোদয় মুক্ত শিশুগৃহৰ সহযোগত দিৱসৰ লগত সংগতি ৰাখি শিশুগৃহৰ চৌহদত গছপুলি ৰোপণ কৰে। কোকৰাঝাৰত জৈৱ বৈচিত্ৰ সম্পৰ্কীয় কৰ্মবাহিনীয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে কোকৰাঝাৰৰ বিটিচি সচিবালয়তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিৱস উপলক্ষে কোকৰাঝাৰৰ ব্ৰহ্ম বাবা টেকনো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বাটৰ নাট পৰিৱেশন কৰে। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। শিৱসাগৰৰ বন সংমণ্ডল প্ৰাধিকৰণৰ উদ্যোগত দিৱস উপলক্ষে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয়। শিৱসাগৰ বন বিভাগে দিৱসৰ লগত সংগতি ৰাখি যোৱা 25 মে'ৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে সজাগতা সমদল আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সজাগতা সমদলত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ইফালে গুৱাহাটী মহানগৰীতো বিভিন্ন দল সংগঠনে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। পৰিবহণ বিভাগৰ উদ্যোগত আজি ABC পইণ্টত পৰিৱেশ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহণ বিষয়া গৌতম দাসে পৰিৱেশ সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহান জনায়। ইপিনে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চাইকেল ৰেলী উলিওৱা হয়। ইয়াৰ লগতে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি আন বিষয়া কৰ্মচাৰীসকলে গছপুলি ৰোপণ কৰে। কামৰূপ জিলাৰ শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নিহাৰঞ্জন কলিতাই এই আলোচনা চক্ৰত সভাপতিত্ব কৰে। ইপিনে কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ভূমিৰ পুনৰ উদ্ধাৰ কৰা, মৰুময়তা ৰোধ কৰা আৰু খৰাং সহনশীলতা গঢ়ি তোলা। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপৰ্য বহন কৰি আহিছে। চলিত মাহটো ৰাজ্যখনত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে জিলাখনত সজাগতাৰ কাৰ্যসূচী লোৱাৰ লগতে 49,484 তেজৰ নমুনা সংগ্ৰহ কৰিছে। গোৱালপাৰা জিলাতো এখন সজাগতা সভাৰ জৰিয়তে আনুষ্ঠানিকভাৱে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰা হয়। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জয়ন্ত কুমাৰ দাসে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰে। এই মাহটোত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আশাকৰ্মীৰ লগতে স্বাস্থ্যকৰ্মীসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন আজি দিল্লীৰ ৰোজ এভিনিউ আদালতে নাকচ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীকেজৰিৱালক 7 দিনৰ জামিন দিবলৈ অধিবক্তাই আজি আবেদন জনায়। কেজৰিৱালৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই আবেদন দাখিল কৰিলেও বিশেষ বিচাৰক কাবেৰী বাবেজাৰ আদালতে অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰে। ইয়াৰ বিপৰীতে আদালতে কেজৰিৱালৰ চিকিৎসাৰ যাতে ত্ৰুটি নহয় তাৰ বাবে লক্ষ্য ৰাখিবলৈ তিহাৰ জেল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত যৌথভাৱে অনুষ্ঠিত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। খেলখন নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্ৰদান সন্দৰ্ভত মহিলা শিশু উন্নয়ন মন্ত্ৰালয়ে জিলাখনৰ পৰা মনোনয়ন পত্ৰ বিচাৰিছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলে awards.gov.in অনলাইন পৰ্টেলত অহা 31 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে সাহসিকতা, ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা নিৰ্বাচিত শিশুসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰ প্ৰদান কৰিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ গঠনৰ ব্যাপক তৎপৰতা। 8 জুনত সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক। নতুন দিল্লীত বিজেপি নেতৃত্বাধীন NDAৰ বৈঠক সম্পন্ন। বৈঠকত মন্ত্ৰী অতুল বৰা আৰু BTRৰ মুৰববী প্ৰমোদ বড়ো অংশগ্ৰহণ। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই নতুন দিল্লীত INDAৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ কৌশল সন্দৰ্ভত আলোচনা। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো বিশ্ব পৰিৱেশ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।